قُلْ أَغَيْرَ اللَّهِ أَبْغِي رَبًّا وَهُوَ رَبُّ كُلِّ شَيْءٍ وَلَا تَكْسِبُ كُلُّ نَفْسٍ إِلَّا عَلَيْهَا وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَى ثُمَّ إِلَى رَبِّكُمْ مَرْجِعُكُمْ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
كُوَا مَا اللَّهُ رَبَهِرَا عَنْكُنُوا پَتِبَالَكُ أَنُخُنْدَانْ كُرِمْ نِكِي অথচ তেওঁই সকলো বস্তুৰ প্ৰতিপালক, প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী হ'ব আৰু কোনোৱে আনৰ বোজা বহন নকৰিব। তাৰপিছত তোমালোকৰ প্ৰত্যাৱৰ্তন তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই হ'ব। এতেকে যি বিষয়ে তোমালোকে মতানক্য কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰাব।